জ্ঞানানলোকনমবিনা বিভর্ণী যাত্রা পতঙ্গ কারণা। এই ভক্তি মার্গ, প্রেম মার্গ, ইসমে ঘমন্ডি নেই যাইতে, কর্মকাণ্ড মে ঘমন্ডি হতো, জ্ঞানী কাজ যোগী কাজ ঘমন্ডি হতো দেখিয়েগা। লেকিন ভক্তি, শুদ্ধ ভক্তি মার্গ মে ঘমন্ডি কাজ নাম মুহ ভি নেই রয়েগা, যা পর ঘমন্ডি হওয়া পর সমঝেঙ্গে ভক্তি, শুদ্ধ ভক্তি। চৈতন্য দেব কাইতে হে ন প্রেম গঙ্গি কে কেছো তুম স্বরূপ রামরা কে কেছো, প্রেম তো মে অন্দর মে হাই নেই, প্রেম কা বুবি নেই, ন প্রেম গঙ্গি, প্রেম কা বুবি মে অন্দর ন প্রেম গঙ্গি। এই কেসে বিশ্বাস করুন হরভগত ঋতু ঋতু কিসলে কাম রুতে হো কিসলে, কেউ উনকো ভগবান কে প্রীতি নেই আয়, অপ্রিয় ব্যক্তি গুজর অপ্রিয় ব্যক্তি কেউ নেই দেখলে সে কিছু কই রোতা, প্রিয় ব্যক্তি কে বিরহ সে রোতে, জিসে কই সম্বন্ধ নেই আয়, তালুক নেই আয়, প্রীতি নেই আয়, ও মর জানে সে কই রোতা, আর ও সংগ্রামে নেই রেখে সে কই রোতা। দেখো মায়ের উঠে গেছে ক্রন্দামি সৌভাগ্য ভরম প্রকাশ, আদমি কো দেখলে নাকি লিগে মায়ের উঠা, যে মেরা সৌভাগ্য দেখো মেরা কৃষ্ণ প্রেম বাবা, ক্রন্দামি সৌভাগ্য ভরম প্রকাশ। বলে ইস প্রকার বজ্র আমলোক বিশ্বাস নেই করেনে, রামানন্দ রায় স্বরূপ দামোদর কাছে এ বাস আমলোক বিশ্বাস নেই করেনে, আপ দেখলানে কে রোতে ভাষ্যপুর মানে গেলি কিসলি নি মানো, কিসলি নি মানো বাতা বংশী বিলাইশান লোকন বিনা বিভর্মী যত্রান পতঙ্গ কান্তিকা। ওই বংশী ভগবান শ্রীকৃষ্ণচন্দ্র কি মুখারবিন্দ দর্শন বেগার আত্মকে যে মেরা প্রাণ কীট কো ধারণ করকে রাখি হু, এই কি কাফি প্রমাণ নেই হ্যাঁ যে কৃষ্ণ মে মেরা প্রেম নেই, আভি তক মাই জিন্দা হু এই তো কাফি প্রমাণ, মেরা কৃষ্ণ মে জরা সুখী প্রেম নেই। বংশী বিলাইশান লোক নম বিনা বিধর্মি ইয়াত প্রাণ পতঙ্গ কান বৃথা, এই প্রাণ কি খুব ফজুল তো ধারণ করকে রাখা, প্রেম কেসা লক্ষণ এই হোগা কেসে, ইস প্রকার ভগবত প্রেম কেসে হোগা, ইসলে তরিকা কিয়া ইসকা নাম সাধন ভক্তি, ইস সাবজেক্ট দি ওয়ে টু মিন্স টু অ্যাচিভ দি সমম্বুন অফ লাইফ, ভগবত প্রাপ্তি কে লিয়ে যা উপায়, উপায় হয় ভগবান কি ইচ্ছা কা অনুবর্তন প্রীতি কা অনুসরণ, যেসে ভগবান কি খুশ হয়ে যা ওই কিয়া কর, ভগবান কো পুছেঙ্গে কৃষ্ণ বতাও তো কেসে তোমারি প্রীতি হতি আয়, বাত নেই করতে বলে ভগবান কো মূর্তি তো হিয়া পর আয়, হিয়া পর যাকে দণ্ডবত করকে পুছেঙ্গে কৃষ্ণ কহিয়ে কেসে আপনার সুখ হতা কহিয়ে হম করেঙ্গে সেবা, উস বাত নেই করতে মৌন মুদ্রা দারি বিগ্রহ, কদাচিত কিসি কা ভাগ মে বাত করতে কে ভাগ তো নেই উঠা তা কেসে করেঙ্গে, শ্রুতি স্মৃতি মমই ভাগ্যে, শ্রুতি আর স্মৃতি বিধান শাস্ত্র, শ্রুতি স্মৃতি মমই ভাগ্যে, শ্রুতি আর স্মৃতি বেদ পুরাণাদি মেরি আজ্ঞা হয় উসক বিধান অনুসার চল, ইসকা নাম বৈধিক ভগবান মে প্রেম নেই আয়, লেকিন ভগবান কা ভজন করলে কো প্রীতি বিধান করে ইচ্ছা হয় তো কেসে করে, ভগবান সে বাত নেই হতা ডাইরেক্ট, তো এক শাস্ত্র, শাস্ত্র ভগবান কি আজ্ঞা, বেদ আর বেদানুগ শাস্ত্র ভগবান কি আজ্ঞা, পুষ্পা বিচ্ছন্ন এক নম্বর, মায়ের শাস্ত্রকে মায়ের পড়নে কো নেই জানত, মায় এতনা জ্ঞান নেই জানে, ভগবান জো জানতে উনকো পাস যাও, জো ভগবান কি প্রতি বিধান করতে হে भगवान के लिए जिंदा रहते हैं, भगवान को आज तक प्रयत्न करते, उनको बताओ ताकि जानो कैसे मिलेगा, कैसे भक्ति करने होगा, कैसा भगवान का सुख होगा, बताओ उनको, बस पूछो उन्हें बता दो। यह है रास्ता भक्त डिफिनेट है, शुद्ध भक्त मिलने से उनको उपदेश है डिफिनेट मार्ग, डिफिनेट मार्ग, उसमें कोई शक नहीं है। नेक्स्ट है शास्त्र, शास्त्र का बहुविध अर्थ करते, एक ही शास्त्र पढ़ते बहुत आदमी अपना अपना रुचि अनुसार उस खर्च कर ले, लेकिन जो भगवत भाव में प्रविष्ट हुआ है, उनका जो भगवत प्रेमी का वो जो शास्त्र अर्थ करते, भगवान का वाणी का अर्थ करते, वो जो शास्त्र होता है। इसलिए गीता तो बहुत आदमी जिस स्थल लेखा बोली जाऊ तो गीता का व्याख्या लिख दी, हजारों एडिशन है गीता का, सभी ठीक है, अभी तो सब ठीक का दल है, सभी ठीक है, लेकिन हम लोग वही राज्य में नहीं है, सब ठीक है। जो भगवत प्रेमिक भगवान के लिए रहते उसका वचन देखो, वो गीता को कैसे समझा है। इसलिए भगवान को प्राप्ति के लिए, भगवान को समझने के लिए जो मार्ग, उनका वचन समझने के लिए भी वही मार्ग, भगवान को नहीं समझ सकता, नहीं देख सकता, बेगर प्रपत्ति, बेगर शरणागति, बेगर आत्मनिवेदन नहीं समझ सकता। इसलिए वही शरणागत भक्त जैसे भगवान को जान सकता है, भगवान का स्वरूप देख सकता है, और शरणागत व्यक्ति नहीं कर सकता। नायमात्मा कठोर नायमात्मा प्रवचनी अलग्य न मेधया न बहु न स्तुति न जमी वही शब्दते तेन लज्ज तस्ईश आत्मा विभ्रुते तनु श्याम कठोर। यही आत्मा व परमात्मा प्रवचन से, वक्तिता से, लेक्चर से नहीं मिलता, तर्क वितर्क से नहीं मिलता, न प्रवचन ही न लज्ज न मेधया, बहुत दिमाग दे रहा है उकील बहिष्कार जज को ठगला देती, न मेधया लज्ज, बहुत मेधा रहने से उससे परमात्मा लाभ आत्मलाभ नहीं होता है। न बहु न स्तुति न विद्य, बहु पंडित्य न बहु पंडित्य द्वारा भगवान को प्राप्त नहीं कर सकता है। तो जमे वही शब्दी तीन विद्य, जिनने उनको वर्णन करते उनको लाभ होता है, आश्रय लेते हैं जो, अथवा जिनको वही भगवान कृपा करते हैं लाभ होता है। कृपाल युक्ति इन्फिनिट कैनॉट बी नोन बाई फाइनाइट, बट एट द सेम टाइम इन्फिनिट कैन मेक हिमसेल्फ नोन टू एनी वेयर ही लेट्स। जब इन्फिनिट आप लोग प्रकाश नहीं कर सके, देन इन्फिनिट इज नॉट इन्फिनिट। इससे सिद्धांत होता है भगवान को अपना हिम्मत से कोई आदमी नहीं जान सकता है, और भगवान आपना को जहां खुशी वहां पर आप लोग को प्रकाश कर सकता है, जमा सकता है। इसलिए भगवान की कृपा जैसे मिले वही है हमारा साधन के लिए उपाय, वही है साधन, वही साधन बहुत किस्म का है। इसमें कैसा है, और एक भागवत में नवविधा भक्ति के बारे में बताया है, प्रहलाद की उक्ति में है, श्रवणम कीर्तनंग विष्णु स्मरणम बाग सेवनम अर्चनंग वंदनंग दाश्यम सख्यमात्मनिवेदनम इति पुंसार्पिता विष्णु भक्तिश्चिन्नवलक्षण क्रियेत भगवत ध्यातनमन्येधीतमुत्तम। पिताजी को पास प्रहलाद जी बताया, जिम्माए के इसके उत्तम अध्ययन समस्तम, जो व्यक्ति आत्मा को समर्पण करते हुए इति पुंसार्पिता विष्णु, पहला ही विष्णु में, विष्णु तो पूर्वज्ञ, मैं तो अनुज्ञ, अनुज्ञ अर्थात विष्णु की शक्ति का চেতনা শক্তি কে এক অংশ পরমাণু, লেকিন মাই তো বিষ্ণু কে ইসলিয়ে পহলেই বিষ্ণু মে আত্মসমর্পণ কর চুকি, হে কৃষ্ণ হে নারায়ণ হে রাম হে গোবিন্দ মাই তোমারা বিষ্ণু কো ও কর। ইতি পুংসার পিতা বিষ্ণু, বিষ্ণু মে অর্পিত হো কর, সাক্ষাৎ বিষ্ণু প্রীতি কে লিয়ে গৃহে তো ভগবতী অধ্যামাই সাক্ষাৎ দেব। ক্যা যে ব্যক্তি বিষ্ণু কা হোকার বিষ্ণু কি সেবা কে লিয়ে বিষ্ণু প্রীতি কে লিয়ে বিষ্ণু ভক্তি কে লিয়ে বিষ্ণু কি কথা শ্রবণ করতে উনকো কথা বলতে বলা মানে কীর্তন করতে বলতে জো ইয়াদ করতে স্মরণ করতে পূজন করতে শাস্ত্র বিধান অনুসার যে বিষ্ণু পূজন করতে যে স্তব স্তুতি মহিমা আদি গান করতে বা ইয়াদ করতে তদীয় সেবা করতে তদীয় মতলব তুলসী তদীয় মতলব বৈষ্ণব তদীয় মতলব ভগবত ধাম তদীয় মতলব।